ينبت لكم به الزرع والزيتون والنخيل والأعناب ومن كل الثمرات إن في ذلك لآية لقوم يتفكرون
ইয়ার মাধ্যমত তেওঁই তোমালোকৰ বাবে উৎপন্ন কৰে শস্য জৈতুন খেজুৰ গছ আঙুৰ আৰু নানা ধৰণৰ ফল মূল নিশ্চয় ইয়াত আছে চিন্তাশীল সম্প্ৰদায়ৰ বাবে নিদৰ্শন